واسألهم عن القرية التي كانت حاضرة البحر إذ يعدون في السبت إذ تأتيهم حيتانهم يوم سبتهم شرعا إذ تأتيهم حيتانهم يوم سبتهم شرعا ويوم لا يسبتون لا تأتيهم كذلك نبلوهم بما كانوا يفسقون
আৰু কিয়তো সাগৰৰ সৈকতত বাস কৰা জনবসতিৰ বিষয়ে সোধাচোন যেতিয়া সিহঁতে শনিবাৰে সীমা লংঘন কৰিছিল যেতিয়া শনিবাৰ পালনৰ দিনা মাছবোৰ পানীত ভাঁহি ভাঁহি সিহঁতৰ ওচৰলৈ আহিছিল কিন্তু যিদিনা সিহঁতে শনিবাৰ পালন কৰা নাছিল সেইদিনা সেই মাছবোৰ সিহঁতৰ ওচৰলৈ অহা নাছিল এইদৰে আমি সিহঁতক পৰীক্ষা কৰিছিলোঁ কাৰণ সিহঁতে ফাচিকি কৰিছিল